إِنَّ اللَّهَ اشْتَرَى مِنَ الْمُؤْمِنِينَ أَنفُسَهُمْ وَأَمْوَالَهُم بِأَنَّ لَهُمُ الْجَنَّةَ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ وَعْدًا عَلَيْهِ حَقًّا فِي التوراة والإنجيل والقرآن ومن أوفى بعهده من الله فاستبشروا ببيعكم الذي بايعتم به وذلك هو الفوز العظيم
نتشاء الله مؤمن حق الورا তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে শত্ৰুক হত্যা কৰে আৰু নিজেও শ্বহীদ হয়। এতেকে তৰাত, ইঞ্জিল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে। প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা, কিয়নো এইটোৱে হৈছে মহা সফলতা।